Iya, Akahbani. বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰি থকালৈকে দেশখনৰ সৈতে হিন্দু জনচুক্তি স্থগিত থাকিব বুলি ভাৰতে দোহাৰিছে। অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইৰাণবাসীয়ে পাৰ্চী নতুন বছৰৰ নাওৰোজ উদযাপন কৰাৰ সময়তে ইছৰাইলে আজি তেহৰানত বিমানেৰে বোমা বৰ্ষণ কৰে। বিশ্বজুৰি আজি বিশ্ব খৰচিকা দিৱস উদযাপন কৰা হৈছে আৰু ফ্ৰান্সত চলি থকা অৰিয়েন্স মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতীয় ছাত্ৰসকলৰ অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰি থকালৈকে দেশখনৰ সৈতে হিন্দু জলচুক্তি স্থগিত থাকিব বুলি ভাৰতে দোহাৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কৈছে যে চুক্তি সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰাৰ পূৰ্বে পাকিস্তানে মানৱ জীৱনৰ পবিত্ৰতা বৰ্তাই ৰখা উচিত। বিশ্ব জল দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ পাকিস্তানক সন্ত্ৰাসবাদৰ গোলকীয় অভিকেন্দ্ৰ বুলি অভিহিত কৰে। শ্ৰীহৰিশে কয় যে ভাৰতে 1960 চনত গভীৰ আস্থাৰে সিন্ধু জলচুক্তিত স্বাক্ষৰ কৰিছিল যদিও পাকিস্তানে যুদ্ধ আৰু সন্ত্ৰাসবাদী আক্ৰমণেৰে ইয়াক দুৰ্বল কৰি তুলিলে। যোৱা বৰ্ষৰ ঘৃণনীয় পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতে এই চুক্তি স্থগিত ৰাখিছিল। শ্ৰীহৰিশে লগতে কয় যে প্ৰযুক্তিগত আৰু পাৰিৱেশিক সাল সলনিৰ পৰিপ্ৰেক্ষিতত চুক্তিখনৰ উত্তৰণ সন্দৰ্ভত আলোচনা কৰিবলৈ ভাৰতে কৰা প্ৰয়াসক পাকিস্তানে নিষেধ কৰিছে। অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি মহাসমাৰোহেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰতিকূল বতৰকো নেওচি ডঃ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত সমষ্টিৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি উত্তৰ প্ৰদেশৰ বৃন্দাবনত ৰামকৃষ্ণ মিছন সেৱাশ্ৰম হস্পিটেলৰ নন্দকিশোৰ সোমানী কৰ্কট ৰোগ চিকিৎসাৰ নতুন ভৱন উদ্বোধন কৰে। এই নতুন উদ্যোগে অঞ্চলটোৰ কৰ্কট ৰোগ চিকিৎসাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। এই চিকিৎসা কেন্দ্ৰত অত্যাধুনিক ৰেডিঅ'থেৰাপী আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ সা সুবিধা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি উত্তৰ প্ৰদেশত উপস্থিত হয়। আজি পুৱা শ্ৰীমতী মুৰ্মুৱে প্ৰেমানন্দ মহাৰাজ আশ্ৰম পৰিদৰ্শন কৰে। তেওঁ বৃন্দাবনত নীপ কাৰী বাবাৰ সমাধিস্থল পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া ৰাষ্ট্ৰপতি মুৰ্মুৱে বয়স্ক লোক, মহিলা আৰু শিশুৰ যত্নৰ প্ৰতি উৎসৰ্গিত কল্যাণ সংস্থা বাৎসল্য গ্ৰাম পৰিদৰ্শন কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ মহাৰাষ্ট্ৰলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ প্ৰথম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে নাগপুৰত ইণ্ডিয়ান ইউথ পাৰ্লিয়ামেণ্টৰ 29 সংখ্যক ৰাষ্ট্ৰীয় সত্ৰৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব। সিদিনা তেওঁ ৰতন টাটা মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰথম সমৱৰ্তনত অংশগ্ৰহণ কৰিব আৰু মুম্বাইত 66 সংখ্যক জৈন দীক্ষা সমাৰোহত অংশগ্ৰহণ কৰিব। দ্বিতীয় দিনা তেওঁ পুনেৰ নিচাৰ গোপাচাৰ আশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ইৰাণবাসীয়ে পাৰ্চী নতুন বছৰ নাওৰোজ উদযাপন কৰাৰ সময়তে ইছৰাইলে আজি তেহৰানত বিমানেৰে বোমা বৰ্ষণ কৰে। ইৰাণৰ ৰাজধানী মহানগৰখনত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। ইছৰাইলে ইৰাণৰ সৰ্ববৃহৎ গেছখনত আক্ৰমণ কৰাৰ পাছতে ইৰাণেও উপসাগৰীয় দেশসমূহৰ শক্তি কেন্দ্ৰসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। আজি পুৱা দুবাৰটো বিস্ফোৰণৰ শব্দ শুনা যায়। ইৰাণে ইছৰাইলক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ অব্যাহত ৰাখিছে। আনহাতে হাইফাৰ পৰা গেলিলিলৈকে আৰু লেবানন সীমান্ততো বিপদ সংকেতৰ ধ্বনি শুনা গৈছে। ৰাষ্ট্ৰসংঘত কালি নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপসাগৰীয় দেশসমূহে ইৰাণক আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনায়। তৎসত্বেও সমগ্ৰ অঞ্চলটোত ইৰাণৰ আক্ৰমণ অব্যাহত আছে। ছৌদি আৰৱ, কাটাৰ, ৱেইট, সংযুক্ত আৰৱ আমিৰ শ্বাহী আদি ৰাষ্ট্ৰৰ তেল গেছ কেন্দ্ৰসমূহক ইৰাণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। লগতে দেশখনে সমীপৱৰ্তী সাগৰত থকা জাহাজসমূহক আক্ৰমণ কৰিছে। সংযুক্ত আৰৱ আমিৰ শ্বাহী প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি দেশখনে লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুলা আৰু ইৰাণৰ যোগাযোগ বিচ্ছিন্ন কৰিছে। পাৰ্চী নৱবৰ্ষ নাওৰোজ আৰু ইছলামসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ আজি সমগ্ৰ পশ্চিম এছিয়াত উদযাপন কৰা হৈছে। কিন্তু অঞ্চলটোৰ সংবাদময় পৰিস্থিতি আৰু শক্তি পৰিকাঠামোত ধাৰাবাহিক আক্ৰমণৰ বাবে এই দুয়োটা উৎসৱ উদযাপনত ব্যাঘাত জন্মিছে। অঞ্চলটো বিগত 48 ঘণ্টাত অধিক উত্তপ্ত হৈ উঠিছে। সামৰিক ঘাটিসমূহৰ পৰিৱৰ্তে এতিয়া প্ৰত্যক্ষভাৱে অৰ্থনৈতিক পৰিকাঠামোক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ছৌদি আৰৱে দেশখনৰ পূব অংশত ড্ৰোন আক্ৰমণ প্ৰতিহত কৰাৰ বিপৰীতে বাহৰেইনে ক্ষেপণাস্ত্ৰ আক্ৰমণ হোৱাটো নিশ্চিত কৰিছে। বাতৰি অনুসৰি সামৰিক অভিযানৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন F-35 যুদ্ধ বিমানে জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।
The widening conflict is now being felt across multiple fronts with direct impacts on both energy supply and civilian life. In Kuwait, drone and missile attacks struck the Mina al-Hamadi and Mina Abdullah refineries early in this morning, breaching defensive perimeters and triggering fires in multiple operational units. Authorities later confirmed that the fires were brought under control with damage described as limited. The incident has heightened concerns about the vulnerability of Gulf's energy network. Meanwhile, in Lebanon, the conflict has expanded into a broader theater, with Israeli ground operations intensifying south north of the Litani River and airstrikes reaching deeper into Beirut, including areas near key government sites. Heavy clashes continue in multiple fronts while the humanitarian situation has worsened sharply, with nearly 1 million people displaced and casualties rising significantly. This is Vinod Kumar for Akashwani News from Dubai.
মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সম্প্ৰতি শক্তি যোগান আৰু অসামৰিক লোকৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে। কুৱেইটত আজি পুৱা মিন আল আহমদী আৰু মিনা আব্দুল্লা তেল শোধানাগাৰত ড্ৰোন ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলে। এই ঘটনাত শোধানাগাৰ দুটা জুই জ্বলি উঠে। প্ৰশাসনে পাছত প্ৰকাশ কৰে যে জুই কিছু সময়ৰ পাছতে নিয়ন্ত্ৰণলৈ অনা হয় আৰু শোধানাগাৰ দুটাৰ সামান্য ক্ষয়ক্ষতি হয়। লেবাননত সংঘাতে জটিল ৰূপ লৈছে। ইজৰাইলে লিটানি নদীৰ দক্ষিণ পাৰে স্থল অভিযান চলোৱাৰ বিপৰীতে দেশখনৰ ৰাজধানী বেইৰুটৰ বিভিন্ন স্থানত বিমানৰে বোমাবৰ্ষণ কৰে। লেবাননত ইজৰাইলী বাহিনীয়ে চলোৱা অভিযানত কমেও 10 লাখ লোক স্থানচ্যুত হৈছে আৰু হতাহতৰ সংখ্যাও বৃদ্ধি হৈছে। ইৰাণৰ নতুন আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলত যোৱা নিশা অবিৰত বিপদ সংকেত ধ্বনি শুনা যায়। ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ ঘৰুৱা তেল উৎপাদনৰ অন্যতম প্ৰধান কেন্দ্ৰ হাইফাৰ তেল শোধনাগাৰত আঘাত হানে। সমগ্ৰ উপসাগৰীয় অঞ্চলত শক্তি পৰিকাঠামো সম্প্ৰতি গভীৰ চাপৰ সন্মুখীন হৈছে। কাটাৰৰ ৰাস লাফানত বিস্তৰ ক্ষতি হৈছে। ইয়াৰ ফলত বিশ্বজুৰি জুলীয়া প্ৰাকৃতিক গেছ LNGৰ ৰপ্তানিত বিৰূপ প্ৰভাৱ পৰিব বুলি কাটাৰ প্ৰশাসনে ইংগিত দিছে। সংযুক্ত আৰব আমিৰ শ্বাহিদ হাফছান গেছ কেন্দ্ৰ আৰু বেপ তেল ক্ষেত্ৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত সাময়িকভাৱে বন্ধ ৰখা হৈছে। আনহাতে হৰমুজ প্ৰণালী এতিয়াও বন্ধ হৈ থকাত বিশ্বৰ বিভিন্ন দেশলৈ তেল আৰু গেছ সৰবৰাহ বাধাপ্ৰাপ্ত হৈ আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বজুৰি আজি বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰা হৈছে। দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰা ঘৰচিৰিকাৰ সংখ্যা সন্দৰ্ভত সজাগতা বিয়পাবলৈ প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস উদযাপন কৰা হয়। 2010 চনৰ পৰা নেচাৰ ফৰ এভাৰ ছচাইটি অব ইণ্ডিয়াৰ উদ্যোগত আৰু ইকোছাইজ একচন ফাউণ্ডেশ্যনৰ সহযোগত বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা নাকৰ জৰিয়তে এইডছ ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ জিলাভিত্তিক সঁহাৰি শক্তিশালী কৰিবলৈ দিল্লীত আজি সুৰক্ষা সংকল্প কাৰ্যশালা অনুষ্ঠিত কৰে। নাকৰ সঞ্চালক প্ৰধান ডঃ ৰাকেশ গুপ্তাই কৰ্মশালাৰ অধ্যক্ষতা কৰি কয় যে এইডছ বৰ্তমান এক ৰাজহুৱা স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান হৈ আছে আৰু ইয়াৰ বাবে নিৰীক্ষণ উদ্ভাৱন আৰু চৰকাৰৰ সকলো স্তৰৰ সমন্বয়ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। ডঃ গুপ্তাই লগতে 2027 চনৰ বিশ্ব এইডছ দিৱসত এইডছক নিয়ন্ত্ৰিত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে আৰু এক ৰোডমেপ মুকলি কৰে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 অনুসৰি বিশ্বৰ সুখী দেশৰ তালিকাত 147খন দেশৰ ভিতৰত ভাৰতে 116 সংখ্যক স্থান লাভ কৰিছে। বিগত বৰ্ষত ভাৰত এই তালিকাৰ 118 সংখ্যক স্থানত আছিল। একেৰাহে নৱম্বৰৰ বাবে ফিনলেণ্ডে এই তালিকাৰ শীৰ্ষ স্থানত আছে। ইংৰাজী ভাষী কোনো দেশে এই তালিকাৰ প্ৰথম 10টা স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা নাই। আফগানিস্তানে এই তালিকাত অন্তিম স্থান লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাণী অৱন্তীবাই লোধীক তেওঁৰ জন্মদিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে ৰাণী অৱন্তীবাইৰ জীৱন সাহস ত্যাগ আৰু দেশপ্ৰেমৰ উৎকৃষ্ট উদাহৰণ বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে 1857 চনত ৰাণী অৱন্তীবাই লোধী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে থিয় হৈছিল আৰু আত্মসমৰ্পণ কৰি সাহসেৰে মৃত্যুবৰণ কৰিছিল। ফ্ৰান্সত চলি থকা অৰ্লিয়েন্স মাষ্টাৰ্ছৰ কেইবাখনো গুৰুত্বপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল খেলত ভাৰতীয় ছাত্ৰালসকল আজি অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছত সন্ধিয়া 5:30 বজাৰ পৰা ভাৰতৰ তানভি শৰ্মাই জাপানৰ নাটচুকি নিদাইদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে দুই ভাৰতীয় প্ৰতিদ্বন্দ্বী মালবিকা বানচুদে অসম সন্তান ইছাৰাণী বৰুৱাৰ বিৰুদ্ধে সন্ধিয়া 7:30 বজাত অৱতীৰ্ণ হ'ব। বৰুৱাই ৱেন ইউ জাঙক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। পুৰুষৰ ডাবলছত সন্ধিয়া ভাৰতৰ এ আৰ অৰ্জুন আৰু হৰিহৰণ আমচাকাৰ উনানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ ছিংগলছত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে প্ৰথম ৰাউণ্ডত আৰু আয়ুষ চেটিয়ে দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰি থকালৈকে দেশখনৰ সৈতে হিন্দু জলশক্তি স্থগিত থাকিব বুলি ভাৰতে দোহাৰিছে। অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইৰাণবাসীয়ে পাৰ্চী নতুন বছৰ নাওৰুজ উদযাপন কৰাৰ সময়তে ইজৰাইলে আজি তেহৰাণত বিমানেৰে বোমাবৰ্ষণ কৰে। বিশ্বজুৰি আজি বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰা হৈছে আৰু ফ্ৰান্সত চলি থকা অৰিয়েন্স মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতীয় ছাত্ৰীসকল অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।